ইউ পাঁচ অধ্যায়। এতিয়া মাতাচোন, কোনোবাই তোমাক উত্তৰ দিবনে? আৰু পবিত্ৰ লোকৰ মাজত তুমি কালৈ মুখ কৰিবা? কিয়নো মনৰ বেজাৰে অজ্ঞানক বধ কৰে, আৰু অসূয়াই নিবুদ্ধক হত্যা কৰে। মই নিজে অজ্ঞানক শিপা ধৰা দেখিলোঁ, কিন্তু মই তৎক্ষণাত তাৰ বাসস্থানক হাও দিলোঁ। তাৰ সন্তানসকলক ৰক্ষা কৰিবলৈ কোনো নাথাকিল, আৰু সিহঁতক ৰাজদুৱাৰত গুৰি কৰা হ'ল। সিহঁতক উদ্ধাৰ কৰোতা কোনো নাছিল। ক্ষুদ্ধাটোৰ লোকে তাৰ শস্য খাই পেলালে। কাঁইটৰ মাজত যি শস্য গজিছিল, সেয়া তৃষ্ণাটোৰ লোকে খাইছিল। তেওঁলোকৰ যি আছিল লোভী লোকসকলে সকলো লৈ গৈছিল। কিয়নো অমংগল ধূলিৰ পৰা উৎপন্ন নহয়, আৰু মাটিৰ পৰা ক্লেশ নগজে। কিন্তু জুই ফিৰিঙতি যেনেকৈ ওপৰলৈ উৰে, তেনেকৈ মানুহ দুখৰ কাৰণে জন্মে। কিন্তু মই হোৱা হ'লে ঈশ্বৰলৈ ঘূৰি গ'লোহেঁতেন, আৰু মোৰ গোচৰ ঈশ্বৰৰ আগত উপস্থিত কৰিলোহেঁতেন। অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্মও তেওঁ কৰে, অসংখ্য অদ্ভুত কাৰ্যও তেওঁ কৰে। তেওঁ পৃথিৱীৰ ওপৰত বৃষ্টি বৰষায়, আৰু পথাৰৰ ওপৰত জল বোৱাই দিয়ে। তেওঁ নিহ লোকক ওখ কৰে, আৰু শোকাতুৰ লোকসকল সৌভাগ্যলৈ উন্নত হয়। তেওঁ ধূৰ্তবোৰৰ কল্পনা ব্যৰ্থ কৰে, তাতে সিহঁতৰ হাতে সিহঁতৰ অভিপ্ৰায় সাধন কৰিব নোৱাৰে। তেওঁ জ্ঞানী লোকক সিহঁতৰ নিজৰ চতুৰত্বাত ধৰে, তাতে কুটিল মনবোৰৰ কল্পনা নিষ্ফল হৈ পৰে। সিহঁতে দিনতেই আন্ধাৰক লগ পায়, ৰাতিৰ নিচিনাকৈ দিন দুপৰতে সপিয়াই ফুৰে। কিন্তু তেওঁ সিহঁতৰ মুখ ৰূপ তৰোৱালৰ পৰা আৰু পৰাক্ৰমী হাতৰ পৰা দৰিদ্ৰক উদ্ধাৰ কৰে। এইদৰে দিনহীনে আশা পায়, আৰু অধৰ্মই নিজৰ মুখ বন্ধ কৰে। চোৱা, যি মানুহক ঈশ্বৰে শুধৰায় সেই মানুহ ধন্য। এইকাৰণে তুমি সৰ্বশক্তিমান জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা। কিয়নো তেওঁ ঘা লগায় আৰু তাক বান্ধে, তেওঁ আঘাত কৰে আৰু নিজ হাতেৰে তাক সুস্থ কৰে। তেওঁ ছয় সংকটৰ পৰা তোমাক উদ্ধাৰ কৰিব, এনেকি সাত সংকটো অমংগলে তোমাক স্পৰ্শ কৰিব নোৱাৰিব। তেওঁ আকালত মৃত্যুৰ পৰা তোমাক মুক্ত কৰিব, আৰু যুদ্ধত তৰোৱালৰ মুখৰ পৰা উদ্ধাৰ কৰিব। তুমি জিভাস্বৰূপ চাবুকৰ কোবৰ পৰা লুকাই থাকিবা, আৰু বিনাশ আহিলে তুমি তাৰ পৰা ভয় নাপাবা। বিনাশ আৰু দুৰ্ভিক্ষক দেখা পালে তুমি হাঁহিবা, আৰু বনৰীয়া জন্তুৰ পৰা তুমি ভয় নাপাবা। কিয়নো পথাৰৰ শিলবোৰৰ লগত তোমাৰ সন্ধি হ'ব, আৰু বনৰীয়া জন্তুবোৰ তোমাৰ লগত শান্তভাৱে থাকিব। তাতে তোমাৰ তম্বুৰ যে কুশলে আছে সেই বিষয়ে তুমি জানিবলৈ পাবা, আৰু তোমাৰ নিবাসৰ ঠাইত তুমি বুজ ল'লে আশাত বঞ্চিত নহবা। তোমাৰ সন্তান সন্ততি যে অধিক হ'ব, আৰু তোমাৰ বংশ যে পৃথিৱীত টিনৰ দৰে বাঢ়িব, সেই বিষয়েও তুমি জানিবলৈ পাবা। ডাঙৰি যেনেকৈ উচিত সময়ত লৈ যোৱা হয়, তেনেকৈ তোমাকো সম্পূৰ্ণ আয়ুসত মৈদামলৈ নিয়া হ'ব। চোৱা, এয়া আমাৰ কথা, আমি বিবেচনা কৰি ইয়াকে নিশ্চয় পালোঁ। ইয়াকে তুমি শুনা, আৰু তুমি নিজৰ ভালৰ অৰ্থে তাক গ্ৰহণ কৰা।